জোহন অধ্যায় ১৬।
তোমালোকৰ যেন বিঘিনী নহয় এই নিমিত্তে তোমালোকক এইবোৰ কথা কলো। মানুহবিলাকে নামঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, আৰু যি কালত তোমালোকক বধ কৰোতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছো বুলি ভাবিব, এনে কাল আহিছে। তেওঁবিলাকে পিতৃক আৰু মোকো নজনাৰ কাৰণেই এইবোৰ কৰ্ম কৰিব। কিন্তু যেতিয়া তেনে কাল আহিব, ময়ে যে তোমালোকক কৈছিলো, ইয়াকে আৰু কোৱা কথাকো যেন তেতিয়া সোঁৱৰিবা, এই নিমিত্তে মই এইবোৰ কথা তোমালোকক কলো। মই তোমালোকৰ লগত থকাৰ কাৰণে এইবোৰ কথা আদিৰে পৰা কোৱা নাই, কিন্তু এতিয়া মই পঠোৱাজনৰ ওচৰলৈ যাওঁ। তথাপি তুমি কলৈ যোৱা বুলি তোমালোকৰ কোনেও মোক নোসোধে, কিন্তু মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণে তোমালোকৰ হৃদয় সুখেৰে পূৰ হৈছে। তথাপি মই তোমালোকক সত্য কথা কওঁ যে মই যোৱাই তোমালোকৰ হিতহে, কিয়নো মই নগ'লে তোমালোকলৈ সেই সহায়কৰ্তা নাহিব, কিন্তু মই গ'লে তোমালোকলৈ তেওঁক পঠাই দিম। তেওঁ আহি পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সুধ বিচাৰৰ বিষয়ে জগতক দোষৰ প্ৰমাণ দিব। পাপৰ বিষয়ে, কিয়নো তেওঁবিলাকে মোত বিশ্বাস নকৰে। ধাৰ্মিকতাৰ বিষয়ে, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ আৰু তোমালোকে মোক আৰু দেখিবলৈ নাপাবা। আৰু সুধ বিচাৰৰ বিষয়ে, কিয়নো এই জগতৰ অধিপতিৰ সুধ বিচাৰ কৰা হ'ল। তোমালোকক ক'বলৈ মোৰ আৰু অনেক কথা আছে, কিন্তু সেই কথা এতিয়া সহিব নোৱাৰা। কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব। কিয়নো তেওঁ নিজৰ পৰা নকৰে, কিন্তু যিহকে শুনিব তাকে ক'ব আৰু তোমালোকক ভৱিষ্যত কথা জনাব। তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। পিতৃৰ যি যি আছে সেই সকলো মোৰ, এই হেতুকে মই কলো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। কিছুকালৰ পাছত তোমালোকে মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছুকালৰ পাছত মোক দেখিবলৈ পাবা।
ইয়াতে তেওঁৰ শিষ্যবিলাকৰ কোনো কোনোৱে পৰস্পৰে কোৱা কুই কৰি ক'লে,
কিছুকালৰ পাছত মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছুকালৰ পাছত মোক দেখিবলৈ পাবা, আৰু কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ, এইটোনো কি কথা তেওঁ আমাক কৈছে?
এতেকে তেওঁলোকে ক'লে,
কিছুকাল এইটোনো কি কথা কৈছে? তেওঁ কি কৈছে আমি নুবুজো।
যীশুৱে জানিলে যে শিষ্যসকলে তেওঁক প্ৰশ্ন সুধিব খুজিছে, সেইবাবে তেওঁলোকক ক'লে,
কিছুকালৰ পাছত মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছুকালৰ পাছত মোক দেখিবলৈ পাবা। এই যি কথা মই ক'লো, ইয়াৰ অৰ্থ তোমালোকে ইজনে সিজনক বিচাৰিছানে? মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব। তোমালোকে শোক কৰিবা, কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব। প্ৰসৱৰ সময় উপস্থিত হোৱাত তিৰোতাই প্ৰসৱৰ বেদনাত দুখ পায়, কিন্তু ল'ৰাটি উপজিলেই জগতত মানুহ এটা জন্ম হোৱাৰ আনন্দৰে আনন্দিত হোৱাত সেই ক্লেশ তেওঁৰ মনত নাথাকে। সেইদৰে তোমালোকৰো এতিয়া সুখ আছে, কিন্তু মই আকৌ তোমালোকক দেখিবলৈ পাম, তাতে তোমালোকৰ হৃদয় আনন্দিত হ'ব, আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিনিয়ে। সেইদিনা মোক একো কথা নুসুধিবা। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, পিতৃৰ আগত যদি কিবা খোজো তেন্তে তেওঁ মোৰ নামেৰে তোমালোকক তাক দিব। এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই, তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয় এইকাৰণেহে খোজা, তেহে পাবা। এইবোৰ কথা উপমাৰেহে মই তোমালোকক ক'লো। যি সময়ত উপমাৰে আৰু নকৈ প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে। সেইদিনাই মোৰ নামেৰে খুজিবা, আৰু মই তোমালোকৰ নিমিত্তে পিতৃক নিবেদন কৰিম, এনেকৈ নকওঁ, কিন্তু পিতৃয়ে নিজেই তোমালোকক প্ৰীতি কৰে, কাৰণ তোমালোকে মোক প্ৰীতি কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছো ইয়াকে বিশ্বাস কৰিলা। পিতৃৰ ওচৰৰ পৰা মই জগতলৈ আহিলোঁ, আকৌ জগতক এৰি পিতৃৰ ওচৰলৈ যাওঁ।
তেতিয়া তেওঁৰ শিষ্যবিলাকে ক'লে,
চাওক, আপুনি এতিয়া উপমাৰে নকৈ প্ৰকাশকৈ কৈছে, আপুনি সৰ্বজ্ঞ আৰু কোনেও আপোনাক সুধিবৰ প্ৰয়োজন নাই, ইয়াক আমি এতিয়া জানিছো। ইয়াৰেই আপুনি যে ঈশ্বৰৰ পৰা আহিছে তাক আমি বিশ্বাস কৰিছো।
যীশুৱে তেওঁলোকক উত্তৰ দিলে,
এতিয়া বিশ্বাস কৰিছানে? চোৱা, যি সময়ত তোমালোকে নিজ নিজ ঠাইলৈ গোট গোট হৈ মোক অকলশৰীয়াকৈ এৰি যাবা, এনে সময় আহি পালেহি। তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে। তোমালোকে মোক যেন শান্তি পোৱা, এইকাৰণে এইবোৰ কথা তোমালোকক কলো। জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, মই জগতক জয় কৰিলোঁ।